এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে এখন বৈঠকত অংশ লয়। ৰাজ্য চৰকাৰে এই বৈঠকৰ জৰিয়তে লাচিত বৰফুকন আৰক্ষী একাডেমীত 5,000 নতুন নিযুক্তক প্ৰশিক্ষণ প্ৰদান কৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অশোক সিংহলকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত লোকসেৱা ভৱনত আন এখন বৈঠকত অংশ লয়। এই বৈঠকত শিক্ষা বিভাগ সন্দৰ্ভত বিভিন্ন পৰ্যালোচনা কৰা হয়। বৈঠকত 2025-26 বৰ্ষৰ নিযুত ময়না আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল সন্দৰ্ভত আলোচনা কৰা হয়। চাহ বাগিচা, আদৰ্শ বিদ্যালয়সমূহৰ উদ্বোধনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ বৈঠকত পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 2025-26 বৰ্ষৰ নিযুত ময়না আঁচনিখন চলিত মাহতে গুৱাহাটীত এটি কেন্দ্ৰীয় অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। এই বৈঠকতে মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল অক্টোবৰ মাহতে ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত মেধাৱী ছাত্ৰীসকলক স্কুটাৰ আৰু চাইকেল অহা ডিচেম্বৰ মাহত প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলৰ পাৰত পতাকা উত্তোলন কৰে। জিলা প্ৰশাসনৰ উদ্যোগত চাৰণ বিলৰ পাৰত নিৰ্মাণ হ'বলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 25 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ ভূমিপূজন কাৰ্যসূচীতো তেওঁ অংশ লয়। জিলা দিৱস কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তেওঁ জুবিন গাৰ্গৰ স্মৃতিত 500 জোপা নাহৰ গছ ৰোপণ অভিযানৰো শুভাৰম্ভ কৰে।
আমাৰ মৰিগাঁও জিলা দিৱস দুদিনীয়াকৈ আমাৰ জিলা প্ৰশাসনে উলহ মালহেৰে উদযাপন কৰিছে। উলহ মালহ যদিও আমাৰ প্ৰত্যেকৰে এই মুহূৰ্তত ক'ৰবাত নহয় ক'ৰবাত সুখ, ক'ৰবাত নহয় ক'ৰবাত দুখ আছে। গতিকে আমি যিখিনি কৰিছোঁ আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত বা তেখেতক শ্ৰদ্ধা জনাই আমি গোটেইখিনি কৰিছোঁ। মৰিগাঁওবাসীৰ কাৰণে ভাল খবৰ, আমি ভাল খবৰ বুলি ক'ব খোজা নাই, যদিও মৰিগাঁওবাসী এটা ভাল কাম কৰিছে বা জিলা প্ৰশাসনে এটা ভাল কাম কৰিছে যে আমি এই আমাৰ চাৰণ বিলৰ এই উদ্যানত আমি আমাৰ অতি মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা 15 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ আমি ভূমিপূজন কৰিলোঁ।
ঐতিহ্য, সংস্কৃতি আৰু সৌন্দৰ্যতে সমৃদ্ধ মৰিগাঁও জিলাখনক সকলো দিশতে আগুৱাই লৈ যাবলৈ তেওঁ প্ৰতিজন লোককে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত SIT আজি ৰাজ্যৰ 6গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হৈছে। SIT-য়ে 13গৰাকী ব্যক্তিক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল যদিও 7গৰাকী ব্যক্তিয়ে আমন্ত্ৰণ অস্বীকাৰ কৰি বৈঠকত উপস্থিত থাকিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। সদৌ অসম ছাত্ৰ সন্থায়ো এই আলোচনাত অংশ নলয় বুলি ঘোষণা কৰে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সংগঠনটোৱে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই জনতাৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত হোৱা তদন্ত পানী নসৰকা হ'ব লাগিব বুলি দাবী তোলে। সংগঠনটোৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্য কুমাৰ ভট্টাচাৰ্যই SIT-য়ে আজি আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা সন্দৰ্ভত গ্ৰহণ নকৰাৰ কথা কৈ তদন্তকাৰী সংস্থাই গোচৰ সংক্ৰান্তত আলোচনাৰ বাবে মাতিলে অভিযুক্তৰ পক্ষৰ অধিবক্তাই আদালতত আইনী সুযোগ উলিয়াব পাৰে বুলিও কয়। এই অনুসৰি আইনজ্ঞৰ পৰামৰ্শ মতে আলোচনাত অংশগ্ৰহণ নকৰা বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসী অসমীয়াসকলৰ 7গৰাকীয়ে এই পৰ্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য দিছে। আজি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন নামৰ ব্যক্তি দুগৰাকী উলুবাৰীত থকা CID কাৰ্যালয়ত হাজিৰ হৈ ভাষ্য প্ৰদান কৰে। আৰক্ষী বিষয়াই দুয়োকে বহু সময় ধৰি সোধা পোছা কৰে। ইয়াৰ আগেয়ে কালি 4গৰাকী প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জিঅ'লাংছত নাৰ্জাৰী নামৰ লোক তিনিজনক SIT-য়ে সোধা পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। বিয়লি প্ৰৱাসী অসমীয়া ভাস্কৰ জ্যোতি দত্তই SIT-ৰ কাৰ্যালয়ত উপস্থিত হৈ ভাষ্য দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।